এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমত 3খন নিৰ্বাচনী সভা, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, ৰাজ্যৰ ঠায়ে ঠায়ে মৎস্য চিকাৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ মুখামুখি। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা ৰোড শ্ব'ৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি 3খন জনসভা সম্বোধন কৰে। কাৰিকৰী বিজুতিৰ বাবে গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰ অভিযান বাতিল কৰা হয়। অৱশ্যে তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰচাৰ সভাত ভাষণ দিয়ে। ইয়াৰ পাছতেই শ্ৰীশ্বাহে দুধনৈ আৰু পলাশবাৰীৰ দলীয় প্ৰচাৰ সভাত অংশ লয়। নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ লগতে চৰকাৰৰ বিফলতাসমূহ কঠোৰ ভাষাৰে সমালোচনা কৰে। অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানৰ বিষয়ে ভাষণত তেওঁ উল্লেখ কৰে। অবৈধ দখলকাৰী আৰু বাংলাদেশীৰ বিৰুদ্ধে বিজেপি চৰকাৰে এই অভিযান অব্যাহত ৰাখিব বুলিও ভাষণত তেওঁ প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ দিনত অসমত শান্তি সম্প্ৰীতি বৃদ্ধি পাইছে বুলিও তেওঁ লগতে উল্লেখ কৰে। কেইবাটাও উগ্ৰপন্থী সংগঠনে বিজেপি চৰকাৰৰ দিনত অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ উন্নয়নৰ অংশীদাৰ হৈছে বুলি তেওঁ উল্লেখ কৰে।
याद करिए वो दिन 2003 का बामुन डोफा में बस में बम धमाका हुआ था, 10 में IED ब्लास्ट होते थे और 13 में गोंडापारा गांव में अंधाधुंध फायरिंग में युवा मारे गए। 2016 के बाद यहां परिवर्तन आया और 19 के बाद एक के बाद एक समझौते कर यहां शांति प्रस्तावित करने का काम किया है।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ সভাত অংশ লয়। দৰং জিলাৰ দিঘিৰ পাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ মঙলদৈ, চিপাঝাৰ আৰু টংলা বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডা, ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও ৰাজ্যিক বিজেপিৰ নেতা উপস্থিত থাকে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বৰপেটা আৰু বৰচলাত অংশগ্ৰহণ কৰি অসমত বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়ন আৰু কংগ্ৰেছৰ দিনৰ দুৰ্নীতিৰ কথা উল্লেখ কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে।
ये NDA की ट्रिपल इंजन की सरकार 10 वर्ष के अंदर असम की कायाकल्प को करने के लिए प्रतिबद्ध दिखाई दी। वहीं दूसरी ओर कांग्रेस नेतृत्व की सरकारों ने 60 वर्ष तक असम के अंदर अराजकता को, दंगों को, कर्फ्यू को, घुसपैठ को, अराजकता को बढ़ावा दे करके यहां की सुरक्षा में सेंध लगाने का काम किया, यहां की विरासत को अपमानित करने का काम किया। कांग्रेस की सरकार होती थी, भारत रत्न तब केवल एक खानदान के लोगों को प्राप्त होता था।
শোণিতপুৰ জিলাৰ বৰচলা আৰু ঢেকিয়াজুলি সমষ্টিত বিজেপিৰ হৈ আজি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিৰ্বাচনী প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ হাইলাকান্দি, ধলাই, কাটিগড়া আৰু বৰখলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বৰাকত বিজেপিৰ ফলাফল ভাল হ'ব বুলিও তেওঁ সাংবাদিকৰ আগত দাবী কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ সমৰ্থনত জেংৰাইমুখ আৰু কমলাবাৰীত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। সৰুপথাৰত বিৰোধী মিত্ৰজোঁটৰ হৈ আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ভাষণত উল্লেখ কৰে। ইয়াৰ পাছতেই বিৰোধী মিত্ৰজোঁটৰ হৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে বৰক্ষেত্ৰী সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়।
আজি আমাৰ প্ৰতিশ্ৰুতিৰ ভিতৰত আৰু এটা ডাঙৰ আমি সংকল্প লৈছোঁ যে অসমৰ মানুহৰ ওচৰত ম্যাদী পট্টা নাই, ভোটৰ ওচৰত একচনীয়া পট্টা আছে, ভোটৰ ওচৰত পট্টাই নাই, আৰু সেইকাৰণে আমাৰ চেষ্টা হ'ব আজি তাৰিখত চাকৰি প্ৰয়োজন, কিন্তু চাকৰিৰ লগত আমাৰ ভূমি পট্টা লাগিব। আৰু হে কাৰণে আমি এটা বহল সংকল্প লৈছো যে পৰৱৰ্তী দিনত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ আহিলে দল মানুহৰ একচনীয়া পত্তা আমি ভূমি পত্তা ব্যাধী পত্তা কৰিম। এয়া হল পাৰ্থক্য। হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া নিজৰ পৰিয়ালৰ নামত নাম জাৰি কৰে, আমি জনসাধাৰণৰ নামত আপোনালোকক ভূমি পত্তা দিম।
নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ অহা এ আই এম আই এমৰ মুৰববী আছাদুদ্দিন ওৱেছিয়ে আজি গোৱালপাৰা পূব সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমৰ হৈ প্ৰচাৰ সভাত অংশ লয়। বি টি চিৰ মুৰববী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দলীয় প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰী, চিউলি মহিলাৰী আৰু ৰূপম ৰয়ৰ সমৰ্থনত দতমা, কোকৰাঝাৰ আৰু বাওখুংৰি সমষ্টিত প্ৰচাৰ চলাই আছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলগাঁও সমষ্টিৰ শিয়ালমাৰী, শিলবৰী, বাহাবাৰী অঞ্চলত ব্যাপক প্ৰচাৰ চলায়। তেওঁ দলগাঁও সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানক ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী মিত্ৰজোঁট শাসনলৈ আহিলে দুবছৰৰ ভিতৰত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক মাটিৰ পট্টা দিয়া হ'ব। তেওঁ লগতে বান আৰু খহনীয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হ'ব বুলিও প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিধানসভা নিৰ্বাচন উপলক্ষে ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলাই জিলাই প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ অৰ্থাৎ স্বীপ কাৰ্যসূচীৰ অধীনত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানে চহৰ, নগৰ আৰু গ্ৰামাঞ্চলকে ধৰি সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লৈছে। বিশেষকৈ নৱপ্ৰজন্মৰ ভোটদাতাসকলৰ মাজত এই বিষয়ত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্ৰয়াস চলোৱা হৈছে। 100% ভোটদান সুনিশ্চিত কৰাৰ লক্ষ্যৰে কালি যোৰহাট নিৰ্বাচনী জিলাৰ স্বীপ কোষৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত 4টা বিধানসভা সমষ্টিত শপত গ্ৰহণ কৰা হয়। সমষ্টিকেইটাৰ অন্তৰ্গত 1295টা অংগনবাড়ী কেন্দ্ৰত অনুষ্ঠিত এই বিশেষ শপত গ্ৰহণ অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া, মুখ্য সেৱিকা, অংগনবাড়ী কৰ্মী, সহায়িকা, কেন্দ্ৰসমূহৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। স্বীপ কোষৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত প্ৰতিগৰাকী ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণত আলোকপাত কৰা হয়। ৰাজ্যৰ ঠায়ে ঠায়ে মাছৰ বংশবৃদ্ধি আৰু উৎপাদন সুনিশ্চিত কৰাৰ উদ্দেশ্যে মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত মাছৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে 1 এপ্ৰিলৰ পৰা 31 জুলাইলৈ ঘোষিত মৎস্য ক্ষেত্ৰসমূহত ৰৌ, ভকুৱা, মিৰিকা, মালি, চিতল, খৰিয়া, কুঢ়ি আদি প্ৰজাতিৰ মাছ ধৰা নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি 1 চেণ্টিমিটাৰতকৈ কম ব্যাসৰ ফুটা থকা ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। জিলাখনত অসম মৎস্য নিয়ম 1953ৰ বিধি অনুসৰি যিকোনো প্ৰজাতিৰ মাছৰ পোৱালি বা কণী থকা মাছ ধৰা বা বিক্ৰী সম্পূৰ্ণৰূপে বাৰণ কৰা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি এটা নিৰ্দেশনাযোগে জনসাধাৰণক নৈ, জান, বিলত মাছ মৰা, ধৰা আৰু ফাঁচি জালজাতীয় সঁজুলি ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অৱমাননা কৰা লোকক ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাত শাস্তি প্ৰদান কৰা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। বজালিটো জিলা দণ্ডাধীশ পাৰ্থপ্ৰতিম মজুমদাৰে মাছৰ উৎপাদন বৃদ্ধি আৰু খাল বিলত মাছৰ প্ৰজনন সুৰক্ষিত কৰাৰ উদ্দেশ্যে নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰা অনুসৰি জাৰি কৰা এই নিষেধাজ্ঞা 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হৈছে আৰু 15 জুলাই পৰ্যন্ত বাহাল থাকিব। খেলৰ বাতৰি। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমত 3খন নিৰ্বাচনী সভা। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। ৰাজ্যৰ ঠায়ে ঠায়ে মৎস্য চিকাৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45 শুনিবলৈ পাব।